Good morning. Itu Akashwani Kohima. Pujur laga khobor puri ase imkong nongla. 18th Lok Sabha laga pohila session tu ajibra suru kuri ase. Session samayde notun electwa members laga kosam ladu rakhibole ase. Senior BJP MB Bhartruhari Mahadab jondo pro tem speaker hisab appoint kuri disi tarba notun elected Lok Sabha members lokodi oath administer kuri dibole ase. Notun Lok Sabha speaker laga election tu aihya witness di rakhibole ase. President Draupadi Murmu ba Parliament laka duita house laka joint sitting di ahia Thursday address kuribula se Rajya Sabha laka session tu Thursday suru kuribu aro July 3 tarikh di seisubula se UN Home Minister Amit Chabra, India Meteorological Department aro Central Water Commission lokot Bhalwala pan pani management karne nodi khan laka pani level laka forecast system upgrade kuridibole kam koribo nimiti janai dise pan pani management laka taiyar kam sabole Nai Delhi ti jua kali ekta high level meeting chair korekina tarbar janai dise lightning strikes lokot joriya IMD laka alerts to SMS TV FM radio aro dusra medium ra janai dibole koise তাৰ পাছত কি আলাগ আলাগ ডিপাৰ্টমেণ্টছ বা বনাই দিয়া এপছ লগত জড়িত হাৱা পানী প্ৰকোণ আৰু পান পানী ৱাৰ্নিং দু মিলাই দিবলৈ দৰকাৰ আছে শাখা কৈছে কি প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী লগা লিডাৰশ্বিপ নীতিটি দেশ লগা ডিজাষ্টাৰ মেনেজমেণ্টটো জিৰ' কেজুৱেলিটি এপ্ৰ'চ লগতে পঢ়াই যায় আছে হোম মিনিষ্টাৰ বা ইণ্ডিয়া মিটেৰলজিকেল ডিপাৰ্টমেণ্ট আৰু চেণ্ট্ৰেল ৱাটাৰ কমিশ্যন লগত পান পানী দেখাই দিবলৈ চলা চব ইকুইপমেণ্টছ কাম ঠিক কৰি দিয়া কামটো খতম হবলৈ কৈ দিছে Shabra, NDMA, Aro Ministry of Environment, Forest and Climate Change Lokodi, Jungle Joylaka Ghatnakan Rukhai Dibali Bajab Gautam Khan Taya Rakibali Di Janai Di Se. NEET PG Entrance Examination Jondo, John Mohena 23rd Tarikti Rakibali Thakese Itu Do Postponed Kori Di Se. Examination Laka Nutun Dinik Tato Bishi Jaldi Janai Dibali Se. Ministry of Health Prakwisi, Kisiman Competitive Examinations Laka Integrated Loko Jure Adi, Olof Samoya Kodi Niam Nha Kam Kori Si Koi Thakya Khan Sai Kina Faisla Do Banai Di Se. Ministry ba kwesti ke medical students karne National Board of Examination ba conduct kore NEET PG entrance examination laka takot kam do bhal pra sai jabole karne itu faisla banai dise ministry he kwesti ke students laka sabse bhal icha karne faisla banai si aro examination kam khande safa kar rakhibole nimiti ase Wujuro Range Students Union WRSU pra ambulance services to jua 3 mohena karne nicho lab kam karne chalai thakya aro medical officer pra primary health center PHC Wujuro Woka Nagaland duty kan thik na kore upor asure janai dise ekta press khobor di jua kali ulai dia di union pra kosi ke jon mohena 22 tarikh te PHC Wujuro lokodi dia ambulance aro itulaka medical staff kan do luki luki medical modop tipoli zero সময় থাকিয়া নাই ইউনিয়ন পৰা কৈছে কি এইটো দৰকাৰ সময় দি না থাকিয়া পৰা জৰুৰী সময় দি মানুহ লগা জান দি খাতৰা কৰি দিয়া একলা নহয় কিন্তু বিশ্বাস কৰিবলৈ পাৰিয়া মেডিকেল ইমাৰ্জেঞ্চি চাৰ্ভিচেছ দিবলৈ দি হস্পিটেল লগা কমিটমেণ্ট দি ডাঙৰ চাবল থাকি আছে সুদাসুদি কৰিয়া সময় দি WRSU পৰা পাই যোৱাটো হলে আলাগ আলাগ সময় দিবি মেডিকেল ষ্টাফ লগা নেগলিজেঞ্চ থাকি কেনা ট্ৰিটমেণ্ট দি দেৰি কৰি দিয়া কেনা বীমাৰ মানুহ লগা সুৰক্ষিত দুখ পুঞ্জাই দিয়া থাকিছে প্ৰটকলছ বনাই দিয়া মানে কিনা মন দি কিনা কাম কৰিবলৈ আৰু বীমাৰ লগা মতপ্তি জৰুৰী দিবলৈ দৰকাৰ দি ধৰি কিনা ইউনিয়ন বা হেল্থ কেয়াৰ দি সুৰক্ষিত আৰু প্ৰফেচনেলিজম লগা সবচে উচ্চ ষ্টেণ্ডাৰ্ড ৰাখিবলৈ দিকবলৈ ইটো লগা কমিটমেণ্ট দি দুবাৰ খাৰা কৰিছে ইটো কাৰণে ইউনিয়ন বা এম্বুলেঞ্চৰ PHC উজুৰৰ লগতে লগে লগে ৰাখি দিবলৈ মাঙিছে আৰু চব ষ্টাফ কান নিজৰ নিজৰ পষ্টিং জাগাৰে নটিফিকেশ্যন দিয়া দিনবাৰ লৈ কিনা 3 ভিতৰতে থাকিবলৈ বুলি জনাই দিছে এইটো নকৰিলে নিজৰ কাম না কৰি খণ্ড প্ৰটকলছ বনাই থাকি হিচাপে জিম্মেদাৰ হ'ব বুলি এইটোৰ পৰা খবৰদাৰ জনাই দিছে আৰু ষ্টেটি আহি থাকিয়া মিউনিচিপেল আৰু টাউন কাউন্সিলছ ইলেকশ্যন কাৰণে লেবাৰ কমিশ্যনৰ বা 26 জুন 2024 নাগালেণ্ড লগা ষ্টেটি কমাৰ্চিয়েল আৰু ইণ্ডাষ্ট্ৰিয়েল ষ্টাব্লিছমেণ্ট ষ্টেচনত থকা চব ৱৰ্কাৰ্ছ কাৰণ লগত নিজৰ ফ্ৰেঞ্চাইজ চলাবলৈ দিব কাৰণে পেইড হলিডে হিচাপ জনাই দিছে এইটো কাৰণে লেবাৰ ডিপাৰ্টমেণ্ট বা চব ইমপ্লয়াৰ্ছ আৰু ষ্টেটি কমাৰ্চিয়েল আৰু ইণ্ডাষ্ট্ৰিয়েল ষ্টাব্লিছমেণ্ট চলাই থকা খান লগত এইটো দিন কাৰণে ফুল টাইম কামাই কৰিয়া লগা ডেইলি এভাৰেজ দি একে ৰেট লগতে হাজিৰা তো দিবলি জানাই দিছে যোনটো কারণে লিভ তো দিবলি দি আছে। ডিপার্টমেন্ট কৈছে কি এইটো কৈ দিয়া ক্যাটেগরি নিজে দি থাকে ওয়ার্কার্স সব লাগা হাজিরা পৰা কোনো ডিডাকশন না করি বলে কয় দিছে। আর আজ ফুজোর লাগা নাগামিজ খবর ইমান দিছে করে আছি আপনি কান সব কারণে ভাল দিন হবি।